এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, 2026-27 বিত্তীয় বৰ্ষত 1,56,00,000 টকাৰো অধিক ব্যয়ৰ প্ৰস্তাৱেৰে আজি বিধানসভাত বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পূৰ্ণাংগ বাজেট উত্থাপন। বাজেটত জীৱন প্ৰেৰণা আঁচনিৰ অধীনত নিবনুৱা স্নাতকসকলক মাহেকীয়া আৰ্থিক সাহায্য প্ৰদানৰ সিদ্ধান্ত। এইবাৰৰ বাজেটক চৰকাৰৰ সংকল্পপত্ৰত থকা প্ৰতিশ্ৰুতিসমূহ বাস্তৱায়িত কৰাৰ দিশত সুদৃঢ় প্ৰতিফলন বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত পুৰণি শৰাইঘাট দলঙৰ মেৰামতি আৰু পুনৰ নিৰ্মাণৰ পৰিপ্ৰেক্ষিতত অহা 13 জুলাইৰ পৰা 31 জুলাইলৈ যান বাহনৰ পথ সলনি। 2026-27 বিত্তীয় বৰ্ষত 1,56,00,000 টকাৰো অধিক ব্যয়ৰ প্ৰস্তাৱেৰে আজি বিধানসভাত বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই পূৰ্ণাংগ বাজেট দাখিল কৰে। এই বাজেটত ৰাজ্যিক ঘৰুৱা উৎপাদনৰ 3% ভিতৰত বিত্তীয় ঘাটি সীমাবদ্ধ ৰখাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। 2026-27 বৰ্ষৰ বাজেটত চৰকাৰে সঞ্চিত পুঁজিৰ পৰা মুঠ 1,56,714.88 কোটি টকাৰ ব্যয় ধাৰ্য কৰিছে। ইয়াৰ ভিতৰত ৰাজহ শিতানত 1,18,562.23 কোটি টকা, মূলধনী শিতানত 38,152.65 কোটি টকা ব্যয়ৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। মানৱতাবাদ, সামূহিক দায়বদ্ধতা আৰু জনকল্যাণৰ মনোভাৱেৰে সদনত এই বাজেট উত্থাপন কৰা বুলি প্ৰকাশ কৰি বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে এই বাজেটে অহা 5 বছৰৰ বাবে স্পষ্ট আৰু সুদূৰপ্ৰসাৰী কাৰ্যপন্থা নিৰ্ধাৰণ কৰিছে। বাজেটত 18খন ধবজাবাহী আঁচনিৰে সুৰক্ষিত, সমৃদ্ধ, বিকশিত অসম গঢ়ি তোলাৰ যাত্ৰাত অসমক পথ নিৰ্দেশনা প্ৰদান কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীৰ পৰিকল্পিত ধাৰণাৰ 87 মুকুতাৰ উন্নয়নীমালা উপস্থাপন কৰা বুলিও বিত্তমন্ত্ৰীয়ে প্ৰকাশ কৰে। অনাগত 5 বছৰত ৰাজ্যখনৰ ৰাজহুৱা খণ্ডত 2,00,000 নিযুক্তি প্ৰদানৰ লক্ষ্য স্থিৰ কৰা হৈছে বুলি শ্ৰীমল্ল বৰুৱাই প্ৰকাশ কৰে। বিধানসভা নিৰ্বাচনৰ সময়ত নিয়মীয়া বাজেট উপস্থাপন কৰিব নোৱাৰাৰ বাবে বন্ধ হৈ থকা চৰকাৰী কল্যাণমূলক আঁচনিসমূহৰ সুবিধা অহা মাহৰ পৰা পুনৰ আৰম্ভ কৰা হ'ব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ইয়াৰ ভিতৰত অৰুণোদয় আঁচনিৰ ধন বিতৰণ কৰাৰ লগতে শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনিৰ ধন প্ৰদান কৰিব। একেদৰে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ ধাৰাবাহিকতা, নিবনুৱা স্নাতকসকলৰ কৰ্মসংস্থাপন নোপোৱা পৰ্যন্ত জীৱন প্ৰেৰণা আঁচনিৰ অধীনত মাহেকীয়া আৰ্থিক সাহায্য প্ৰদান আদি জনকল্যাণমূলক পদক্ষেপ ৰূপায়ণৰ সিদ্ধান্ত লোৱা হৈছে। বাজেটত 2026-27 শিক্ষাবৰ্ষৰ বাবে শৈক্ষিক ক্ষেত্ৰৰ উন্নয়নৰ বাবে 1 জিলা, 1 বিশ্ববিদ্যালয়, 1 চিকিৎসা মহাবিদ্যালয়, 1 অভিযান্ত্ৰিক মহাবিদ্যালয় পদক্ষেপৰ জৰিয়তে অসমৰ প্ৰতিখন জিলাত গুণগত উচ্চ শিক্ষা সুনিশ্চিত কৰাৰ লক্ষ্য লোৱা হৈছে। এই বাজেটত IIM গুৱাহাটীৰ MBA পাঠ্যক্ৰমৰ প্ৰথমটো শিক্ষাবৰ্ষৰ পাঠদান পৰৱৰ্তী মাহৰ পৰা আৰম্ভ হ'ব আৰু নতুনকৈ স্থাপিত জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়, শিৱসাগৰ, কোকৰাঝাৰ, বঙাইগাঁও আৰু গুৰুচৰণ বিশ্ববিদ্যালয়লৈ পৰ্যায়ক্ৰমে 100 কোটি টকাকৈ আগবঢ়োৱাৰ প্ৰস্তাৱ দিয়া হৈছে। 2026-27 শিক্ষাবৰ্ষৰ বাবে নিযুত মইনা আঁচনিৰ অধীনত অক্টোবৰৰ পৰা ধন হস্তান্তৰ কৰা হ'ব। লগতে নিযুত বাবু নিয়মীয়া চৰকাৰী আঁচনি হিচাপে গঢ়ি তুলি এই আঁচনি দুখনৰ অধীনত চলিত বিত্তীয় বৰ্ষত 5,03,00,000ৰো অধিক ছাত্ৰ ছাত্ৰীক উপকৃত কৰাৰ লক্ষ্য গ্ৰহণ কৰা হৈছে।
শিক্ষা সমাপ্ত কৰি কৰ্মসংস্থান লাভ কৰাৰ আগতে আগৰ সময়ছোৱাত 48,366 গৰাকী স্নাতক ডিগ্ৰীধাৰীক মাহে 2,500 টকাকৈ আৰ্থিক সাহায্য প্ৰদানেৰে জীৱন প্ৰেৰণা নামৰ আঁচনিখন আমি ছেপ্টেম্বৰ মাহৰ পৰা পুনৰ আৰম্ভ কৰিম। 2026-27 শিক্ষাবৰ্ষত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ অধীনত সাহায্যৰ ধন হস্তান্তৰ প্ৰক্ৰিয়া 2026 চনৰ অক্টোবৰ মাহৰ পৰা আৰম্ভ হ'ব। শিক্ষাৰ্থীসকলে আগষ্ট মাহৰ পৰা আবেদন পত্ৰসমূহ পূৰণ কৰিব পাৰিব। মই অত্যন্ত আনন্দৰে ঘোষণা কৰোঁ যে এতিয়াৰে পৰা মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনিখনো চৰকাৰৰ এখন নিয়মীয়া আঁচনি হ'ব।
এইবাৰ বাজেটত মূলধনী ব্যয় 38,152.65 কোটি নিৰ্ধাৰণ কৰা হৈছে। এই ব্যয়ৰ জৰিয়তে আন্তঃগাঁথনি সৃষ্টি আৰু দীৰ্ঘম্যাদী সম্পত্তি উন্নয়নৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়া হৈছে। ইয়াৰ ভিতৰত গুৱাহাটী ছেটেলাইট চিটি অঞ্চলৰ উন্নয়ন, বিদ্যুৎ উৎপাদন আৰু সংবহন আন্তঃগাঁথনিৰ সম্প্ৰসাৰণ আৰু বৃহৎ পৰিসৰৰ জলসিঞ্চন আধুনিকীকৰণ কাৰ্যসূচীসমূহো অন্তৰ্ভুক্ত কৰা হৈছে। মুখ্যমন্ত্ৰীৰ কৃষি সা সঁজুলি যোজনাৰ আধাৰত ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকললৈ সাহায্য প্ৰদান কৰা হ'ব। এই আঁচনিৰ অধীনত প্ৰতিগৰাকী যোগ্য কৃষকক বছৰি 11,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব বুলি বাজেটত উল্লেখ আছে। দুগ্ধ পালকসকলক সাহায্য দিয়াৰ উদ্দেশ্যে গেপ ছাপৰ্ট স্কীমৰ ব্যৱস্থা কৰাৰ কথাও বিত্তমন্ত্ৰীয়ে প্ৰকাশ কৰে। বিত্তমন্ত্ৰীয়ে মিছন বসুন্ধৰা তৃতীয় পৰ্যায়ৰ অধীনত খিলঞ্জীয়া জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ নিশ্চিত কৰা হ'ব বুলিও প্ৰতিশ্ৰুতি দিয়ে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এইবাৰৰ বাজেটক চৰকাৰৰ সংকল্পপত্ৰত থকা প্ৰতিশ্ৰুতিসমূহ বাস্তৱায়িত কৰাৰ দিশত সুদৃঢ় প্ৰতিফলন বুলি মন্তব্য কৰিছে। 2026-27 বৰ্ষৰ বাজেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ দিশ সন্দৰ্ভত সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি ডঃ শৰ্মাই কয় যে এই বাজেটত কোনো নতুন কৰ আৰোপ নকৰাৰ ফলত ই এখন সম্পূৰ্ণ কৰ নিৰপেক্ষ বাজেট হৈছে। তেওঁ লগতে কয় যে বাজেটত প্ৰথমবাৰৰ বাবে সেউজ কৰ প্ৰস্তাৱ কৰা হৈছে, যাৰ পৰা সংগৃহীত ধন ৰাজ্যজুৰি গছপুলি ৰোপণ কাৰ্যসূচীত ব্যয় কৰা হ'ব। এই পদক্ষেপে পৰিৱেশ সংৰক্ষণ, প্ৰদূষণ নিয়ন্ত্ৰণ আৰু এখন সেউজ তথা বহনক্ষম ৰাজ্য গঢ়াৰ দিশত বিশেষ ভূমিকা পালন কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। এই বাজেটক এখন সন্তুলিত, উন্নয়নমুখী আৰু জনকল্যাণ অগ্ৰাধিকাৰ দিয়া বাজেট বুলি উল্লেখ কৰি ডঃ শৰ্মাই এই বাজেটে ৰাজ্যত দ্ৰুত অৰ্থনৈতিক বিকাশক গতি প্ৰদানৰ লগতে ৰাজ্যবাসীৰ বাবে দীৰ্ঘম্যাদী বিকাশ আৰু নতুন উদ্যোগৰ পথ মুকলি কৰিব বুলি প্ৰকাশ কৰে।
এই বছৰৰ আমাৰ বাজেট অৰ্থাৎ সৰ্বমুঠ ব্যয় যিটো আমাৰ কনচলিডেট ফাণ্ডৰ পৰা হ'ব, সেইটো হৈছে 1,56,714.88 কোটি টকা। অৰ্থাৎ এইবাৰ আমাৰ ৰাজ্য চৰকাৰৰ বিত্তীয় বাজেটে 1,50,000 কোটি টকাৰ সংখ্যা পাৰ কৰিলে আৰু আমি অনুমান কৰিব পাৰো আজিৰে পৰা মাৰ্চলৈকে আৰু 2খন বিধানসভাৰ অধিৱেশন হ'ব আৰু 2বাৰে ছাপ্লিমেণ্টেৰী ডিমাণ্ডৰো সম্ভাৱনা থাকে। শেষলৈ আমাৰ বাজেটে আৰু 1,56,000 কোটি টকাতকৈও আৰু অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকি যাব আৰু সকলো ফালৰ পৰা আমাৰ ৰাজ্যৰ বিকাশৰ দিশত আজিৰ বাজেটখন এখন অত্যন্ত উল্লেখনীয় বাজেট।
ব্ৰহ্মপুত্ৰৰ ওপৰৰ পুৰণি শৰাইঘাট দলঙৰ মেৰামতি আৰু পুনৰ নিৰ্মাণৰ পৰিপ্ৰেক্ষিতত অহা 13 জুলাইৰ পুৱা 5 বজাৰ পৰা 31 জুলাইলৈ যান বাহনৰ পথ সলনি কৰা হৈছে। মেৰামতিৰ কাম চলি থকাৰ সময়ছোৱাত পুৰণি শৰাইঘাট দলঙেৰে সকলো ধৰণৰ যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব বুলি গুৱাহাটীৰ যান বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত আৰু কামৰূপ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ে নিৰ্দেশ জাৰি কৰিছে। ৰাজহুৱা নিৰাপত্তা, বিশেষকৈ ছাত্ৰ ছাত্ৰী, শিশু, মহিলা, জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগ ব্যক্তিৰ সুৰক্ষাৰ লগতে জৰুৰীকালীন সেৱাৰ বাহনসমূহ নিৰ্বিঘ্নে চলাচলৰ সুনিশ্চিত কৰাৰ বাবে আৰক্ষী প্ৰশাসনে এই নিৰ্দেশ জাৰি কৰিছে। এই অনুসৰি নামনিৰ পৰা উজনি অসমৰ দিশলৈ অহা সকলো গধুৰ যান বাহন বাইহাটা চাৰিআলি, কলিয়াবৰ, তিনিআলি হৈ যাব লাগিব। পুৱা 6 বজাৰ পৰা নিশা 10 বজালৈ নতুন শৰাইঘাট দলঙেৰে বাণিজ্যিক মালবাহী বাহনৰ গুৱাহাটী মহানগৰীত প্ৰৱেশ আৰু প্ৰস্থানত বাধা আৰোপ কৰা হৈছে। ৰাজ্যত 2016 চনৰ পৰা বৰ্তমানলৈকে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ খহনীয়াত 2,31,100 বিঘা ভূমি ক্ষতিগ্ৰস্ত হৈছে। অসম বিধানসভাৰ বাজেট অধিৱেশনত আজি বিধায়ক আব্দুৰ ৰহিম আহমেদৰ খহনীয়া সন্দৰ্ভত এটা প্ৰশ্নৰ লিখিত উত্তৰত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে জিলা আয়ুক্তসকলৰ কাৰ্যালয়ৰ পৰা লাভ কৰা তথ্য অনুসৰি খহনীয়াৰ ফলত প্ৰায় 100খন গাঁও সম্পূৰ্ণৰূপে আৰু 230খন গাঁও আংশিকভাৱে নদীত জাহ গৈছে। তদুপৰি প্ৰায় 39,000 লোকক খহনীয়াৰ বাবে স্থানান্তৰিত কৰা হৈছে। বিগত 10 বছৰত বানত 57,56,700 বিঘা কৃষিভূমি নষ্ট হোৱা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বান আৰু খহনীয়াত প্ৰায় 23,360 পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। 2026-27 বিত্তীয় বৰ্ষত 1,56,00,000 টকাৰো অধিক ব্যয়ৰ প্ৰস্তাৱেৰে আজি বিধানসভাত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ পূৰ্ণাংগ বাজেট উত্থাপন। বাজেটত জীৱন প্ৰেৰণা আঁচনিৰ অধীনত নিবনুৱা স্নাতকসকলক মাহেকীয়া আৰ্থিক সাহায্য প্ৰদানৰ সিদ্ধান্ত। এইবাৰৰ বাজেটক চৰকাৰৰ সংকল্পপত্ৰত থকা প্ৰতিশ্ৰুতিসমূহ বাস্তৱায়িত কৰাৰ দিশত সুদৃঢ় প্ৰতিফলন বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত পুৰণি শৰাইঘাট দলঙৰ মেৰামতি আৰু পুনৰ নিৰ্মাণৰ পৰিপ্ৰেক্ষিতত অহা 13 জুলাইৰ পৰা 31 জুলাইলৈ যান বাহনৰ পথ সলনি। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 6:45 শুনিবলৈ পাব।